প্ৰথম বংশাৱলী তিনি অধ্যায়। দাউদৰ সন্তানসকলৰ তালিকা। হিব্ৰোনত জন্ম হোৱা দাউদৰ সন্তানসকলৰ নাম। তেওঁ প্ৰথম পুত্ৰ অমুন, তেওঁ জিজিয়েলিয়া অহিনুবৰ্মৰ পুত্ৰ। দ্বিতীয় দানিয়েল, তেওঁ ক্ৰমিলিয়া অবিগলৰ পুত্ৰ। তৃতীয় অৱচালুম, তেওঁ গচুৰৰ তলময় ৰজাৰ জীয়েক মাখাৰ পুত্ৰ। চতুৰ্থ অদুনিয়া, তেওঁ হগ্ৰিতৰ পুত্ৰ। পঞ্চম ছফটিয়া, তেওঁ অবিতলৰ পুত্ৰ। ষষ্ঠ জিতিয়ম, তেওঁ ভাইজাৰ ইগলাৰ পুত্ৰ। দাউদৰ এই ছয়জন পুত্ৰ হিব্ৰোনত জন্ম হৈছিল। এই ঠাইত তেওঁ 7 বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ জেৰুচালেমত 33 বছৰ ৰাজত্ব কৰিছিল। জেৰুচালেমত অমিয়েলৰ জীয়েক বৈতচুৱাৰ পৰা জন্মা তেওঁ 4জন পুত্ৰৰ নাম ছিমিয়া, চুবব, নাথন আৰু চলোমন। দাউদৰ আন আৰু 9জন পুত্ৰৰ নাম জিভৰ, ইলিছামা, ইলিফেলত, নুগহ, নেফক, জাফিয়া, ইলিছামা, ইলিয়াদা আৰু ইলিফেলত। উপপত্নীসকলৰ পৰা হোৱা সন্তানসকলক বাদ দি এই সকলো দাউদৰ সন্তান। তামাৰ তেওঁলোকৰ ভনীয়েক আছিল। চলোমনৰ পুত্ৰ ৰবিয়াম, ৰবিয়ামৰ পুত্ৰ অবিয়া, অবিয়াৰ পুত্ৰ আছা, আছাৰ পুত্ৰ জিউচাফত, জিউচাফতৰ পুত্ৰ জোৰাম, জোৰামৰ পুত্ৰ অহজিয়া, অহজিয়াৰ পুত্ৰ জোৱাছ, জোৱাছৰ পুত্ৰ অমচিয়া, অমচিয়াৰ পুত্ৰ অজৰিয়া, অজৰিয়াৰ পুত্ৰ জোথন, জোথমৰ পুত্ৰ আহজ, আহজৰ পুত্ৰ হিজকিয়া, হিজকিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমুন, আমুনৰ পুত্ৰ যোছিয়া, যোছিয়াৰ প্ৰথম পুত্ৰ জোহানন, দ্বিতীয় জিহুৱাকিম, তৃতীয় ছিদিকিয়া আৰু চতুৰ্থ চল্লুম। জিহুৱাকিমৰ পুত্ৰ জকনিয়া, শেষৰজন ৰজা আছিল ছিদিকিয়া। বন্দী কৰি নিয়া জকনিয়াৰ পুত্ৰসকল চলতিয়েল, মলকিৰাম, পদায়া, চিনচৰ, জকমিয়া, হুছামা আৰু নদবিয়া। পদায়াৰ পুত্ৰ জৰুবাবিল আৰু চিমি, জৰুবাবিলৰ পুত্ৰ মচুলম আৰু হন্ননিয়া। আৰু চলোমিত তেওঁলোকৰ ভনীয়েক আছিল। তেওঁ আন 5জন পুত্ৰ হ'ল হচুবা, উহেল, বেৰেখিয়া, হছদিয়া আৰু যচুবছেদ। হননিয়াৰ বংশধৰসকল পল্টিয়া, জিচয়া আৰু ৰফায়াৰ সন্তানসকল হ'ল অন্ননৰ, উবদিয়াৰ আৰু চখনীয়া। চখনীয়াৰ পুত্ৰ চমৰীয়া, আৰু চমৰীয়াৰ 6জন পুত্ৰ হ'ল অতুচ, জিগাল, বাৰীহ, নিয়ৰীয়া আৰু চাফত। নিয়ৰীয়াৰ 3জন পুত্ৰ হ'ল ইলিউ অন্যয়, হিজকিয়া আৰু অজিকাম। ইলিউ অন্যয়ৰ 7জন পুত্ৰ হ'ল হুদবিয়া, ইলিয়াছিব, পলায়া, অকুব, জোহানন, দলায়া আৰু অনানী।